والتي أحصنت فرجها فنفخنا فيها من روحنا وجعلناها وبنها آية للعالمين.
আৰু স্মৰণ কৰা সেইজনী নাৰীৰ কথা যিয়ে নিজৰ লজ্জাস্থানক হিফাজত কৰিছিল, সেয়া তাৰ মাজত আমি আমাৰ ৰূহ সোমাই দিছিলোঁ, তেওঁক আৰু তেওঁৰ পুত্ৰক বিশ্ববাসীৰ বাবে এটা নিদৰ্শন বনাইছিলোঁ।